প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
প্ৰিয় শ্ৰোতা, আপুনি নিজকে খুব অকলশৰীয়া অসহায় অনুভৱ কৰিছে নেকি? তেন্তে আপোনালৈ আনিছো এটি সুখবৰ। সেয়া হৈছে আপোনাৰ দুখ, যাতনা, কষ্ট যিমানেই বেদনাদায়ক হলেও প্ৰভু যীশুৱে আপোনাৰ লগ কেতিয়াও নেৰে। তেওঁ সদায় আপোনাৰ সংগে সংগে, আপোনাৰ পদে পদে, আপোনাৰ সাৰথি হৈ লগতে থাকে। তেওঁক আপুনি যিকোনো পৰিস্থিতিত বিশ্বাস কৰিব পাৰে। তেওঁ লগত থকাত আপুনি কেতিয়াও অকলশৰীয়া আৰু অসহায় নহয়। আহক এবাৰ আকৌ আজি আমি নিজকে প্ৰস্তুত কৰোঁ ঈশ্বৰৰ জীৱনময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন শুনিবলৈ।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরাই সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিছি কাবুর আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন। দেহাতি মাটিতে মিলিলে জীৱন নাতৰ অন্ত পৰিলে, মাটিৰ দেহাতি মাটিতে মিলিলে ধনৰ টুকুলা বিৰাকি বঙলা, ধনৰ টুকুলা বিৰাকি বঙলা, যাম সকলোকে সকলো মনেরে আহো বিশ্বাসেরে যিশুর কাষতে সকলো আছে, নম্র মনেরে আহো বিশ্বাসেরে তেওতে জিৰণি পায় আজি মৰণলৈ একো ভয় নাই, অকলে আহিছো অকলে যাম গো অকলে আহিছো অকলে যাম গো দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিপচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়েই লিখিবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰি আছো। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাতিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছো, নহয়নে? ইতিমধ্যে আমি দুটা অনুষ্ঠান পাৰ হৈ আহিছো। প্ৰথমটো অনুষ্ঠানত আমি এই গালাতিয়াবিলাকৰ প্ৰতি লিখা পত্ৰখনৰ বিষয়ে এটা চমু পৰিচয় দাঙি ধৰিছিলো। এই পত্ৰখন লিখিছিল পাচনি পৌলে গালাতিয়া অঞ্চলত থকা মণ্ডলীবিলাকৰ উদ্দেশ্যে। যোৱা অনুষ্ঠানত আমি এই গালাতিয়া পত্ৰৰ প্ৰথম অধ্যায়ৰ প্ৰথম তিনিটা পদ পঢ়ি তাৰ ওপৰত অলপ বহলাই আলোচনা আগবঢ়াইছিলো। আমি পাইছিলো যে পৌলে নিজকে খ্ৰীষ্টৰ পাচনি বুলি কৈছে। তেওঁ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰা নিযুক্ত পাচনি নহয় বুলি কৈছে। তেওঁ কৈছে যে তেওঁ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা নিযুক্ত পাচনি। তাৰ পাছত তেওঁ গালাতিয়াৰ মণ্ডলীবিলাকৰ প্ৰতি তেওঁৰ শুভেচ্ছা জনাইছে। আজি আমি এই গালাতিয়াবিলাকৰ প্ৰতি পত্ৰখনৰ প্ৰথম অধ্যায়ৰ চাৰি নম্বৰ পদৰ পৰা চাই যাম হওক আৰু আমাৰ অধ্যয়ন আগবঢ়াই লৈ যাম। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈ সাজু হৈ লৈছেনে? আমাৰ পৰা এই একেটা কথা শুনি শুনি আপোনালোকৰ কিজানি আমনি লাগি গৈছে, কিন্তু এইটো অতি দৰকাৰী কথা, কাৰণেই আমি প্ৰায়েই কৈ থাকোঁ যে এই অনুষ্ঠানৰ পৰা অধিক লাভৱান হ'বলৈ হ'লে অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেলখন মেলি লোৱাটো খুব প্ৰয়োজনীয়, কাৰণ আমি বাইবেলৰ পৰা পোনে পোনে পাঠ কৰি যাওঁ আৰু তাৰ ভিত্তিতেই আমি আলোচনাবিলাক আগবঢ়াওঁ। আপোনাৰ লগত যদি বাইবেল নাই আৰু যদি এতিয়ালৈকে ক'তো বিচাৰি পোৱা নাই, আমালৈ লিখিবচোন। আহকচোন এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ। পাঠ কৰি দিছো গালাতিয়া এক নম্বৰ অধ্যায়ৰ চাৰি নম্বৰ পদ। তেওঁৱে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাক এই বৰ্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে। এইটো এটা অপূৰ্ব পদ, অতি সুন্দৰ অন্তৰ পৰখা পদ। আমি এই পদটোৰ ওপৰত আৰু একো অধিক আকৰ্ষণীয় কথা ক'ব নোৱাৰিব পাৰোঁ, কিন্তু এই বিষয়ে কিছু কথা চিন্তা কৰি চাব খুজিছোঁ। তেওঁৱেই আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে, কথাখিনি এবাৰ দকৈ চিন্তা কৰি চাওকচোন। প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ আহিছিল পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসৰি। আমাক উদ্ধাৰ কৰিবলৈ তেওঁ জগতলৈ আহিছিল পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসৰি। আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ প্ৰভু যীশুক গ্ৰহণ কৰি, কিন্তু প্ৰভু যীশুৱে আমাক কোনো নিয়ম পালন বা ধৰ্মীয় ৰীতি নীতি পালনৰ যোগেদি পৰিত্ৰাণ নিদিয়ে। তেওঁ পৰিত্ৰাণ দিয়ে পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে। ঈশ্বৰে ইচ্ছা কৰে যাতে প্ৰতিজন লোকেই প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰে। ঈশ্বৰৰ ইচ্ছা আমি যাতে পৰিত্ৰাণ লাভ কৰি পবিত্ৰভাৱে জীৱন যাপন কৰোঁ আৰু তেওঁৰে সৈতে মধুৰ সম্বন্ধ বজাই ৰাখোঁ। কি সুন্দৰ কথা! বহুতো মানুহে ভাবে যে ঈশ্বৰে আমাৰ কথা চিন্তাই নকৰে, কিন্তু ইয়াত আমাক কোৱা হৈছে ঈশ্বৰে আমাৰ পৰিত্ৰাণ হোৱাটো ইচ্ছা কৰে, আমি স্বৰ্গীয় আশীৰ্বাদ লাভ কৰাটো তেওঁ বিচাৰে। তেওঁ আমাক পৰিত্ৰাণ দিব পাৰে, তেওঁ আমাক পৰিত্ৰাণ দিব বিচাৰে, আৰু তেওঁ সেই কাৰ্য কৰিবলৈকে প্ৰভু যীশুক আমাৰ মাজলৈ পঠিয়ালে। প্ৰিয় শ্ৰোতা, আপুনি পৰিত্ৰাণ লাভ কৰি অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰাটো পিতৃ ঈশ্বৰে বিচাৰে আৰু তেওঁ তাকেই ইচ্ছা কৰে। এই কথাটো অলপ চিন্তা কৰি চাওকচোন। আমাক এই মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে আমাক উদ্ধাৰ কৰিব বিচাৰে। ক'ৰ পৰা? তাৰ উত্তৰটো আমাক ইয়াত দিয়া হৈছে। তেওঁ আমাক এই মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব বিচাৰে, অৰ্থাৎ প্ৰভু যীশুৰ যি শুভবাৰ্তা প্ৰভু যীশুৱে আমাৰ বাবে ক্ৰুচত যি কৰি থৈ গ'ল, সেই সকলোখিনি কথাৰ বৰ্তমান মূল্য আছে। এই বৰ্তমান অৱস্থাতেই প্ৰভু যীশুৰ শুভবাৰ্তাৰ শক্তি আৰু যথাৰ্থতা প্ৰমাণিত হয়। অতীতত যেনেকৈ, এই বৰ্তমান কালতো তেনেকৈ প্ৰভু যীশুৱে আমাক উদ্ধাৰ কৰিব পাৰে। আমি আমাৰ শ্ৰোতাসকলৰ পৰাও প্ৰায়েই এনেকুৱা চিঠি পত্ৰ পাওঁ যে তেওঁলোকে প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ নিশ্চয়তা পাইছে। গোটেই পৃথিৱীতে এই কথা আজিও ঘটি আছে। হাজাৰ হাজাৰ লোকে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰিয়েই আছে। এই পৰিত্ৰাণ কেৱল পাপৰ ক্ষমালাভেই নহয়, প্ৰভু যীশুত বিশ্বাস কৰি তেওঁলোকৰ জীৱনেই সলনি হৈ গৈছে। তেওঁলোকে উদ্ধাৰ পাইছে ড্ৰাগছৰ পৰা, মদপী স্বভাৱৰ পৰা, অনৈতিক জীৱনৰ পৰা, মানসিক দুশ্চিন্তাৰ পৰা। হাজাৰজনে জীৱনৰ নতুন অৰ্থ বিচাৰি পাইছে, জীয়াই থকাৰ নতুন প্ৰেৰণা পাইছে। খ্ৰীষ্টই মাথোন এনেদৰে আমাক উদ্ধাৰ কৰিব পাৰে। এই সকলোবোৰ কথাৰ মাজেৰে এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে প্ৰভু যীশুৰ শুভবাৰ্তা সত্য, সক্ষম আৰু অদ্বিতীয়। প্ৰিয় শ্ৰোতা, আমি যিখন জগতত বাস কৰোঁ সেই জগতখন মন্দ জগত, সকলোপিনে পাপৰ পয়োভৰ। কিন্তু প্ৰভু যীশুৱে আমাক এই মন্দ জগতৰ পৰা উদ্ধাৰ কৰিব পাৰে, সেইবাবেই তেওঁ জগতলৈ আহিছিল পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে। অৰ্থাৎ আমি ইয়াতে আন এটা কথাও বুজি পাওঁ যে আমি এই মন্দ জগতৰ সৈতে মিলি একাকাৰ হৈ যোৱাটো পিতৃ ঈশ্বৰে কেতিয়াও নিবিচাৰে। তেওঁ প্ৰভু যীশুৰ যোগেদি আমাক উদ্ধাৰ কৰিব বিচাৰে যাতে আমি বোকাৰ মাজত পদুম ফুল ফুলাৰ দৰে ফুলি থাকিব পাৰোঁ এই মন্দ জগতত। আমাক এই মন্দ জগতৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰভু যীশুৱে কি কৰিলে? আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে। প্ৰভু যীশু জগতলৈ আহিল মানৱ বেশেৰে। তেওঁ ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়ালে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ। প্ৰভু যীশুৱে যি কৰি থৈ গ'ল তাত আৰু আমি একো যোগ দিব নোৱাৰোঁ। তেওঁ নিজকে দান কৰিলে। আপোনাৰনো দিবলৈ আৰু কি আছে? কিবা আছে জানো? তেওঁ যি পবিত্ৰ বলিদান আগবঢ়ালে তাত মই বা আপুনি কিবা যোগ দিব পাৰোঁনে? তেওঁ নিজকে দান কৰিলে, সেয়েই হৈছে চূড়ান্ত দান। কি সুন্দৰ কিন্তু মহিমাময় কথা! এনেকুৱা পদ এটা পঢ়িলে আমি বাকৰুদ্ধ হৈ পৰোঁ, আমাৰ মাত বন্ধ হৈ যায়, আমাৰ অন্তৰ পৰখি যায়। এনেকুৱা সুন্দৰ শাস্ত্ৰপদ! তেওঁ নিজকে দান কৰিলে। যেতিয়া আমি নিজকে দান কৰোঁ, আমাৰ দিব পৰা সকলোখিনি আমি দান কৰাৰ দৰে হয়। আমি নিজে, আমাৰ সকলো সা সম্পত্তি, আমাৰ সময়, আমাৰ প্ৰতিভা, সকলোখিনি তেওঁ নিজকে দান কৰিলে। তাতকৈ বেছি আৰু তেওঁ একো দিব নোৱাৰে। এই কথাখিনি ক'বলৈকে যেন পৌলে অধীৰ হৈ আছিল। আমাৰ এনেহেন লাগে, প্ৰভু যীশুৱে আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে। এই কথাটোৱেই এই গালাটিয়াবিলাকলৈ লিখা পত্ৰখনৰ মূল কথা বুলি আমি ধৰিব পাৰোঁ। পৌলে পোনে পোনে এই কথাটো উল্লেখ কৰিছে। পৌলে যীশুখ্ৰীষ্টক আমাৰ প্ৰভু যীশুখ্ৰীষ্ট বুলি কৈছে। তিনি নম্বৰ পদত চাওক, প্ৰভু যীশু মোৰ উদ্ধাৰকৰ্তা, মোৰ পৰিত্ৰাতা। আপুনি বাৰু ক'ব পাৰিবনে প্ৰভু যীশু মোৰ ৰক্ষীয়া বুলি? প্ৰভু যীশু এজন সহজ মেৰ ৰক্ষীয়া বুলি কোৱাটো সহজ, কিন্তু প্ৰভু যীশু মোৰ ৰক্ষীয়া এইবুলি ক'ব পাৰিব লাগিব। প্ৰভু যীশু মোৰ ৰক্ষীয়া, প্ৰভু যীশু মোৰ প্ৰভু, তেওঁ মোৰ উদ্ধাৰকৰ্তা। আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? এতিয়া পাঁচ নম্বৰ পদটো পঢ়ি দিছোঁ, সেই পিতৃ ঈশ্বৰৰ মহিমা সদা সৰ্বদাই হওক, আমেন। এতিয়া পৌলে অলপ সময় থমকি ৰৈছে আৰু পিতৃ ঈশ্বৰৰ প্ৰশংসা কৰিছে। আমি ভাবোঁ আমি পিতৃ ঈশ্বৰক যিমান ধন্যবাদ আৰু প্ৰশংসা আগবঢ়াওঁ তাতকৈ অধিক আগবঢ়াবলৈ চেষ্টা কৰা উচিত। আমি আমাৰ ব্যৱহাৰিক জীৱনৰ কথালৈ নামি যাওঁচোন, আমাৰ দৈনন্দিন জীৱনৰ কথাকে ভাবি চাওঁচোন। আপুনি বাৰু আজি ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠি পিতৃ ঈশ্বৰলৈ ধন্যবাদ আৰু প্ৰশংসা আগবঢ়ালেনে? আপুনি যে এটা নতুন দিন দেখিবলৈ পালে সেই কথাটোৰ বাবে তেওঁক ধন্যবাদ জনালেনে? আপুনি হয়তো ক'ব পাৰে আজি ৰাতিপুৱা বৰষুণ দি আছিল, কিন্তু সেই কথাৰ বাবেও আপুনি বাৰু তেওঁক ধন্যবাদ জনালেনে? তেওঁ যে আপোনাৰ জীৱনত এটা নতুন দিন যোগ দিলে তাৰ বাবে তেওঁক ধন্যবাদ জনালেনে? ৰেডিঅ' যোগে বাইবেলৰ বাণী প্ৰচাৰ কৰা বিশ্ববিখ্যাত লোক এজনে কৈছিল, মোৰ এবাৰ কেঞ্চাৰ ৰোগ হৈছিল, মই হস্পিটেলত থাকিবলগীয়া হৈছিল, তাৰ পিছৰ পৰা মই প্ৰভুক ভালদৰে ধন্যবাদ দিবলৈ শিকিলোঁ। মই প্ৰত্যেক দিনা ৰাতিপুৱা লাগিলে ৰ'দেই দিয়ক বা বৰষুণেই দিয়ক পিতৃ ঈশ্বৰক ধন্যবাদ দিওঁ, প্ৰভু মোক এই নতুন দিন যে দেখিবলৈ দিলা তাৰ বাবে তোমাক অশেষ ধন্যবাদ। প্ৰিয় শ্ৰোতা, আমাৰ পিতৃ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসা সদায় হওক, এয়েই আমাৰ ইচ্ছা হোৱা উচিত। সকলো কথাতে, সকলো সময়তে তেওঁৰেই যাতে গৌৰৱ হয় তালৈ আমি ইচ্ছা কৰা উচিত। আমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগ্য শিষ্য হিচাপে, পিতৃ ঈশ্বৰৰ যোগ্য সন্তান হিচাপে তেওঁৰেই হকে থিয় হোৱা উচিত। আজি পৃথিৱীৰ চিন্তাধাৰাই আমাৰ পিতৃ ঈশ্বৰক হয়তো একাষৰীয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। চিনেমা আলোচনী আদিয়ে হয়তো পিতৃ ঈশ্বৰৰ প্ৰতি অৱহেলাৰ মনোভাৱ প্ৰকাশ কৰিব পাৰে, কিন্তু আমি তেওঁৰ হকে মাত মাতিবলৈ, তেওঁৰ হকে থিয় হ'বলৈ আগবাঢ়িব লাগিব। আমি মূৰ পুলুকা মাৰি বহি থাকিলে নহ'ব, বা এই জগতৰ চিন্তাধাৰাৰ লগত আপোচ কৰিলে নহ'ব। আমি বিচাৰিব লাগিব যাতে আমাৰ পিতৃ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসা হয় সকলো ঠাইতে, সকলো সময়তে। সেইবাবেই প্ৰভু যীশুৰ প্ৰতি অৱমাননা প্ৰদৰ্শন কৰা যিকোনো বিষয় আমি নীৰৱে মানি ল'ব নোৱাৰোঁ, কাৰণ তেওঁৱেই হৈছে নৰৰূপী ঈশ্বৰ। তেওঁ মোৰ কাৰণে, আপোনাৰ কাৰণে, গোটেই মানৱ জাতিৰ কাৰণে নিজকে দান কৰিলে। তেওঁৰ নামৰ ধন্যবাদ কৰিবলৈ আমি বিচাৰোঁ, তেওঁৰ প্ৰশংসা হোৱাটো আমি বিচাৰোঁ। তেওঁৰ মহিমা সদা সৰ্বদাই হওক, সদা সৰ্বদাই মানে এতিয়াৰ পৰা অনন্তকাললৈকে। এই পাঁচ নম্বৰ পদটোতে পৌলৰ সৌজন্যতামূলক অভিবাদনৰ অন্ত পৰিছে, যদিও এই পদকেইটাত অতি প্ৰয়োজনীয় সত্য কিছুমান লুকাই আছে, কিন্তু এই পদকেইটা আচলতে ভদ্ৰতাজনিত অভিবাদন মাথোন। এতিয়াহে পাচনি পৌলে মূল বিষয়লৈ আহিব। ছয় নম্বৰ পদৰ পৰা পৌল যেন অলপ উত্তেজিত হৈ পৰিছে আমাৰ এনেকুৱা লাগে, আৰু আচলতে উত্তেজিত হ'বলগীয়া কথাই, কাৰণ কোনো কোনো লোকে খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিব ধৰিছিল, যি সৰল শুদ্ধ শুভবাৰ্তাৰ কাৰণে পৌলে আনকি নিজৰ জীৱন দিবলৈকো সাজু আছিল, সেই শুভবাৰ্তা তেওঁলোকে বিকৃত কৰিব ধৰিছিল। ছয় নম্বৰ পদটো পঢ়ি দিছো। খ্ৰীষ্টৰ অনুগ্ৰহত যি জনাই তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোক যে ইমান বেগতে তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা, ইয়াতে মই আচৰিত মানিছো। শুভবাৰ্তাৰ দুটা দিশ আছে, শুভবাৰ্তাৰ মূল তথ্যখিনি আৰু সেই তথ্যখিনিৰ ব্যাখ্যা। শুভবাৰ্তাৰ তথ্যখিনি হৈছে খ্ৰীষ্টৰ মৃত্যু, কবৰ দিয়া হোৱা কাৰ্য আৰু তেওঁৰ শাৰীৰিক পুনৰুত্থান। পাচনি পৌলে কৰিন্থীয় বিশ্বাসীসকলক এনেদৰে কৈছিল, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তেওঁক তোলা হ'ল। প্ৰথম কৰিন্থীয়া 15:3-4 এয়া হৈছে শুভবাৰ্তাৰ ঐতিহাসিক সত্য, ইয়াক সলনি কৰিব নোৱাৰি। এইখিনি কথা নোকোৱাকৈ আমি শুভবাৰ্তা কেতিয়াও ঘোষণা কৰিব নোৱাৰোঁ। শুভবাৰ্তাৰ দ্বিতীয়টো দিশ হৈছে এই তথ্যসমূহৰ ব্যাখ্যা। সেই ব্যাখ্যা আমি কেৱল মাত্ৰ বিশ্বাস কৰি গ্ৰহণ কৰিব লাগে, কেৱল বিশ্বাসেৰে গ্ৰহণ কৰিব লাগে। পৌলে গালাতিয়াবিলাকলৈ লিখা এই পত্ৰখনৰ মূল বিষয়টো হৈছে এই শুভবাৰ্তাৰ তথ্যসমূহৰ ব্যাখ্যাক লৈ। গালাতিয়া অঞ্চললৈ যিহুদীপন্থী লোক কিছুমান আহিছিল, পাচনি পৌলে সেই অঞ্চলত শুভবাৰ্তা ঘোষণা কৰি যোৱাৰ পাছত তেওঁলোকে শুভবাৰ্তাৰ তথ্যসমূহক লৈ কোনো সন্দেহ প্ৰকাশ কৰা নাছিল। প্ৰভু যীশুৱে মৃত্যুক জয় কৰি পুনৰ জীয়াই উঠা কথাটো 500 লোকে একেলগে দেখিছিল। ইমানবোৰ সাক্ষী থাকিলে শুভবাৰ্তাৰ এই তথ্যক কোনেও অস্বীকাৰ কৰিবলৈ চেষ্টা নকৰে, কিন্তু সেই শুভবাৰ্তাৰ এটা বিকৃত ব্যাখ্যা তেওঁলোকে আগবঢ়াইছিল। তেওঁলোকে অতি চতুৰালিৰে আৰু অতি সন্তৰ্পণে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল, তোমালোকৰ মাজলৈ ভাই পৌল আহিছিল নেকি? গালাতিয়াৰ মানুহবোৰে হয়তো উত্তৰ দিছিল, হয় আহিছিল। তেওঁ আহি প্ৰভু যীশুৰ শুভবাৰ্তা ঘোষণা কৰিছিল, আৰু আমি সেই শুভবাৰ্তা বিশ্বাস কৰি গ্ৰহণ কৰিছো। আমি নতুন জন্ম লাভ কৰিছো, আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট। আমি এতিয়া খ্ৰীষ্টীয় বিশ্বাসী লোকৰ মণ্ডলীৰ অন্তৰ্ভুক্ত। সেই যিহুদীপন্থী লোকসকলে হয়তো এনেদৰে কৈছিল, সেইটো বৰ সুন্দৰ কথা, ভাই পৌলে যিখিনি কয় ঠিকেই কয়, কিন্তু তেওঁ যিমান ক'ব লাগে সিমান নকয়। আপোনালোকে যে মুচিৰ বিধানবোৰ পালন কৰা উচিত, সেই কথা তেওঁ কৈছিল নে বাৰু? নাই কোৱা, তেওঁ কোৱা উচিত আছিল। এৰা, আপোনালোকে প্ৰভু যীশুক বিশ্বাস কৰা উচিত, কিন্তু পৰিত্ৰাণ পাবলৈ আপোনালোকে মুচিৰ বিধানবোৰো পালন কৰা উচিত। এনেকুৱা কথা কৈ সেই যিহুদীপন্থী লোকসকলে নিশ্চয় গালাতিয়াৰ সেই সহজ সৰল বিশ্বাসীসকলক বিভ্ৰান্ত কৰিছিল। এই মতবাদটো খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধী মতবাদ। খ্ৰীষ্টৰ শুভবাৰ্তা হৈছে অনুগ্ৰহৰ শুভবাৰ্তা। আমি নিজৰ যোগ্যতাৰ বাবে নহয়, কিন্তু পিতৃ ঈশ্বৰৰ অনুগ্ৰহতে পৰিত্ৰাণ লাভ কৰোঁ। কিন্তু এই যিহুদীপন্থীসকলে অনুগ্ৰহৰ লগতে আৰু কিবাকিবি লগ লগাই দিব খুজিছিল। আমি বিশ্বাসেৰেহে পৰিত্ৰাণ গ্ৰহণ কৰিব লাগে, আমাৰ সৎকৰ্মৰ বলত নহয়। কিন্তু এওঁলোকে সৎকৰ্মৰ কথাটো লগ লগাই দিব খুজিছিল। আজিও আমাৰ সমাজত নানা ধৰণৰ বিকৃত শুভবাৰ্তা চলি আছে। এই শুভবাৰ্তাবোৰে আমাৰ নিজৰ প্ৰচেষ্টাৰে পৰিত্ৰাণ অৰ্জন কৰিবলৈ আমাক কয়, কিন্তু সেয়া প্ৰভু যীশুৰ অনুগ্ৰহৰ শুভবাৰ্তা নহয়। এই কথা মন কৰিবলগীয়া যে পাচনি পৌলে ফিলিপিয়া ফাটেকৰ দাৰোগাজনক কৈছিল, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি পৰিত্ৰাণ পাবা। পাচনি কৰ্ম 16:31। মহাসভাৰ আগত পাচনি পিতৰে এইদৰে কৈছিল, আৰু আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। পাচনি কৰ্ম 4:12 অনুগ্ৰহৰ যোগেদিয়েই আমি পৰিত্ৰাণ লাভ কৰোঁ। এই কথাটোকে প্ৰচাৰ কৰিবলৈ শিষ্যসকলক প্ৰভু যীশুৱে আজ্ঞা দিছিল। পৰিত্ৰাণ লাভ কৰিবলৈ আমি একো কৰিব নালাগে। আমাৰ বাবে প্ৰভু যীশুৱে যি কৰি থৈ গ'ল সেইখিনি মাথোন বিশ্বাসেৰে গ্ৰহণহে কৰিব লাগে। খ্ৰীষ্টৰ শুভবাৰ্তাই আমাৰ নিজৰ সৎকৰ্ম আমাৰ নিজৰ ধৰ্মকৰ্মৰ প্ৰয়োজনীয়তা নোহোৱা কৰে। সেইবাবেই পাচনি পৌলে অতি আচৰিত হৈ গালাটীয়া লোকসকলক কৈছে, খ্ৰীষ্টৰ অনুগ্ৰহত যি জনাই তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যে ইমান বেগতে তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা, ইয়াতে মই আচৰিত মানিছো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু পৰিত্ৰাণ নিজে অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে নেকি? তেনে কৰাৰ প্ৰয়োজন নাই। একমাত্ৰ যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিয়েই সেই পৰিত্ৰাণ আপুনি গ্ৰহণ কৰিব পাৰে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 ঠিকনাটো আৰু এবাৰ কৈছোঁ, ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, মই আৰু মোৰ পৰিয়ালে, মই আৰু মোৰ পৰিয়ালে কৰিম জীহুৱাৰে আৰাধন, তেওঁ সলনি নহয় যুগে যুগে, তেওঁ একেশ্বৰ যুগে যুগে, তেওঁ একেশ্বৰ।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যুগে যুগে তেওঁ একেশ্বৰ, যুগে যুগে তেওঁ একেশ্বৰ। আমি গোটেই জীৱন কৰি